এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, দেশৰ আন আন ঠাইৰ লগতে অসমতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 75 সংখ্যক জন্মদিন উদযাপন, ৰাজ্যৰ জিলাই জিলাই সেৱা সপ্তাহ কাৰ্যসূচীৰ শুভাৰম্ভ, অসমৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ 214 কোটি টকাৰ অনুদান, বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিৰ বাবে মাজত মাথো দুটা দিন থকা অৱস্থাত দলসমূহৰ প্ৰচাৰ অভিযান তুংগত, সমগ্ৰ ৰাজ্যতে আজি উলহ মালহেৰে বিশ্বকৰ্মা পূজা পালন, আকাশবাণী গুৱাহাটীতো শ্ৰদ্ধা ভক্তিৰে বিশ্বকৰ্মা পূজা পালন, আৰু ICC T20 ৰেংকিঙত ভাৰতৰ স্পিনাৰ বৰুণ চক্ৰৱৰ্তী শীৰ্ষ স্থানলৈ উন্নীত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিদং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 75 সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ 2025 শীৰ্ষক ৰাজ্যিক অনুষ্ঠান গুৱাহাটীৰ বশিষ্ঠ মন্দিৰ প্ৰাংগণত আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুভাৰম্ভ কৰে। স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ আৰু স্বচ্ছ ভাৰত অভিযান নগৰীয়াৰ সহযোগত গুৱাহাটী পৌৰ নিগমে আয়োজন কৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰাই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি আহিছে। সেয়েহে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিবছৰে স্বচ্ছতাই সেৱা কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে ৰাজ্যসমূহক আহান জনাইছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ শীৰ্ষক কাৰ্যসূচীয়ে ৰাজ্যখনত বহনক্ষম স্বচ্ছতাৰ পৰিৱেশ সৃষ্টিত অৰিহণা যোগাব। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ মুকলি কৰা হৈছে।
আজিৰ দিনটোত দেশৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়া জন্মদিন, আৰু এই জন্মদিনৰ উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষতে বিভিন্ন কাৰ্যসূচী হৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে নেতৃত্বত আজি অসম চৰকাৰে 7 দিনতকৈ কণ্টিনিউ কেইটামান গুৰুত্বপূৰ্ণ কাৰ্যসূচী ল'বলৈ সিদ্ধান্ত লোৱা হ'ল আৰু আজি তাৰে প্ৰথম দিনটোত আমি যি কাৰ্যসূচী ব্লাড ডনেশ্যনে আৰম্ভ হৈছে, ব্লাড ডনেশ্যন আৰু সুস্থ নাৰী সুস্থ পৰিয়াল, এই দুইটা কাৰ্যসূচী আমি সোণাইত ৰূপায়ণ কৰিলোঁ। ইয়াৰ পাছতে আমি অহা 18 তাৰিখে মেগা হেলথ কেম্প আছে, অসমৰ ইঘাখন জিলাত মেগা হেলথ কেম্প হ'ব, কিন্তু যিহেতু আমি অসম মেডিকেল কলেজৰ ওপৰত চিকিৎসা।
উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লয়। এই অনুষ্ঠানত বিধায়ক অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া উপস্থিত থাকে। দৰং জিলাৰ মঙলদৈতো স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু স্থানীয় বেচৰকাৰী সংস্থাৰ সহযোগত অনুষ্ঠিত এই শিবিৰত বিধায়কদ্বয় বসন্ত দাস, ডঃ পৰমানন্দ ৰাজবংশী, জিলাখনৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ লগতে কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। প্ৰধানমন্ত্ৰীগৰাকীৰ 75 সংখ্যক জন্মদিন উপলক্ষে মৰিগাঁও জিলাতো স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। আজি প্ৰথম দিনা জিলা স্বাস্থ্য সমিতি আৰু শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ উদ্যোগত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। কাছাৰ জিলা আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত তথা শিলচৰ মেডিকেল কলেজ হাস্পতালৰ সহযোগত প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে শ্ৰীভূমি জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগতো দুটা স্থানত ৰক্তদান শিবিৰ মুকলি কৰা হয়। চৰাইদেউ জিলাতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি সেৱা সপ্তাহৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে আজি ৰক্তদান শিবিৰ, চিকিৎসা আৰু স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। হোজাই জিলাত সেৱা সপ্তাহ উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ নগৰত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী উপস্থিত থাকে। গোলাঘাট, ডিব্ৰুগড়, শিৱসাগৰ, মাজুলী, ধেমাজি, পশ্চিম কাৰ্বি আংলঙৰ লগতে গোৱালপাৰা, ধুবুৰী, নলবাৰী আদি জিলাতো স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ শীৰ্ষক কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়। ভাৰতীয় বৈদেশিক সেৱাৰ জ্যেষ্ঠ বিষয়া গৌৰাংগলাল দাসক দক্ষিণ কোৰিয়াৰ নতুন ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এখন বিজ্ঞপ্তি অনুসৰি শ্ৰীদাসে শীঘ্ৰে ছিউলত ভাৰতীয় ৰাষ্ট্ৰদূতৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিব। 1999 চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া অসম সন্তান গৌৰাংগলাল দাসে ইয়াৰ আগেয়ে কেইবাখনো বিদেশী ৰাষ্ট্ৰত কূটনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চীনা আৰু কম্বোডিয়ান ভাষাকে ধৰি কেইবাটাও বিদেশী ভাষাত ব্যুৎপত্তি থকা গৌৰাংগলাল দাসে যোৱা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজৰ শীৰ্ষ বৈঠকত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে অসম আৰু তামিলনাডু গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অধীনত 342 কোটিৰো অধিক টকাৰ অনুদান মোকলাই দিছে। কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰালয়ে কৈছে যে 2025-26 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 214 আৰু তামিলনাডুলৈ 127 কোটিৰো অধিক টকা মোকলাই দিয়া হৈছে। এই ধনৰাশি অনাময় আৰু মুকলিত মলত্যাগ অভ্যাসৰ বিলুপ্তি, ঘৰুৱা আৱৰ্জনাৰ ব্যৱস্থাপনা আৰু পুনৰ ব্যৱহাৰ, খোৱাপানী যোগান, বৰষুণৰ পানীৰ সংৰক্ষণ আৰু পুনৰ ব্যৱহাৰৰ দৰে বুনিয়াদী সেৱাৰ বাবে ব্যৱহাৰ কৰা হ'ব। বৰপেটা জিলাৰ বাঘব ৰাজচক্ৰ তদানীন্তন চক্ৰ বিষয়া তথা বৰ্তমান কামৰূপ জিলাৰ গৰৈমাৰী ৰাজচক্ৰ বিষয়া নুপুৰ বৰাৰ পৰা পুনৰ 23,75,000 টকা উদ্ধাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে নুপুৰ বৰাক লগত লৈ বৰপেটা ৰোডৰ চিমলাগুৰিত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ এটা লকাৰৰ পৰা এই বৃহৎ ধনৰাশি আজি উদ্ধাৰ কৰে। উদ্ধাৰ কৰা নগদ ধনখিনি এটা ট্ৰাংকত ভৰাই অভিযানকাৰী দলটোৱে গুৱাহাটীলৈ লৈ আহে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIRNews গুৱাহাটী আৰু ইউটিউব চেনেল AIRNews গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIRNews_GHY আৰু ইনষ্টাগ্ৰামত AIRNews_গুৱাহাটী ফ'ল' কৰিব পাৰে। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে। বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাত বিজেপিৰ লগতে UPPL, বিৰোধী দল কংগ্ৰেছ, BPF, অসম গণ পৰিষদে প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা আৰু জমদুৱাৰত বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ওদালগুৰি জিলাত বিজেপি, UPPL, BPF, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ৰাইজৰ দলকে ধৰি কেইবাটাও দলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ঘৰে ঘৰে গৈ প্ৰচাৰ চলায়। বিজেপি জিলাখনৰ 7টা সমষ্টিত প্ৰক্ষেপিত প্ৰাৰ্থীক জয় কৰোৱাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰামৰ্শ অনুসৰি কেইবাগৰাকীও বিধায়ক আৰু দলীয় নেতাকৰ্মীয়ে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইপিনে জিলা প্ৰশাসনে ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ওদালগুৰি জিলাত নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত আকাশবাণীৰ আমাৰ সংবাদদাতা নাৰায়ণ ডেকাই এইদৰে কয়।
অহা 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ 5ম সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাজত মাত্ৰ দুদিন বাকী থকা সময়ত প্ৰতিটো ৰাজনৈতিক দলেই নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচন প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ওদালগুৰি জিলাৰ 10টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৰুনাই চেৰফাং আৰু 5নৈ চেৰফাং সমষ্টিৰ দুটা অজনজাতিৰ বাবে সংৰক্ষিত আৰু মুদৈবাৰী সমষ্টিটো সকলো প্ৰাৰ্থীৰ বাবে মুকলি ব্যৱস্থা থকাৰ বিপৰীত আন 7টা সমষ্টি জনজাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ওদালগুৰি জিলাত বিজেপি, UPPL, BPF, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ৰাইজৰ দল VPIকে ধৰি কেইবাটাও ৰাজনৈতিক দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ সভা, পথসভা, ঘৰে ঘৰে ভোটদানৰ সচেতনতা আদি বিভিন্ন ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে। বিজেপি দলে জিলাখনৰ 7টা সমষ্টিত প্ৰক্ষেপিত প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্ত্ৰণাত ঘনে ঘনে ৰণকৌশল সলনি কৰি কেইবাগৰাকীও বিধায়ক আৰু দলীয় নেতাকৰ্মীৰ সহযোগত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।
বাক্সা জিলাৰ ভলুকামুৰিত UPPLৰ মুৰববী প্ৰমোদ বড়োৱে দলীয় প্ৰাৰ্থীৰ হৈ আজি প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে BTRৰ প্ৰধান বড়োৱে মদাহী জনগোষ্ঠীৰ সৈতে মত বিনিময় কৰে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি নীতি আৰু উলহ মালহেৰে পালন কৰা হয়। আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনা কৰা হয়। এই পূজাৰ লগে লগে ৰাজ্যখনত শাৰদীয় পূজাৰ পৰিৱেশৰো সূচনা হৈছে। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাহাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়। এইবলৈকে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদিও অনুষ্ঠিত হৈছে। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হয়। এই পূজাত কেন্দ্ৰটোৰ বিষয়াকৰ্মীসকলে বিশ্বখনিকৰৰ আশীষ গ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত আজি এই পূজা অনুষ্ঠিত হয়। জিলা আয়ুক্ত কাৰ্যালয়, লোক নিৰ্মাণ বিভাগ, জলসিঞ্চন জলসম্পদ বিভাগৰ লগতে জিলা সাংবাদিক সন্থাইও পূজা পালন কৰে। ধুবুৰী জিলাত আজি উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়। জিলাখনৰ বিলাচীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হয়। নলবাৰী জিলাৰ বাসস্থান, গেৰেজ, কল কাৰখানা আৰু বিভিন্ন প্ৰতিষ্ঠানত আড়ম্বৰপূৰ্ণভাৱে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়। দক্ষিণ হালমাৰ মানকাছৰ জিলাৰ হাতিঙিমাৰতো আজি বিশ্বকৰ্মা পূজা উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। জিলাখনৰ মানকাছৰ হাতিঙিমাৰী, দক্ষিণ হালমাৰা আৰু ফকীৰগঞ্জৰ লগতে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত এই পূজা অনুষ্ঠিত কৰা হয়। হোজাই জিলাতো জনসাধাৰণে বিভিন্ন স্থানত শ্ৰদ্ধা ভক্তি সহকাৰে বিশ্বখনিকৰক আৰাধনা কৰে। মণিপুৰৰ কেইবাখনো জিলাত শেহতীয়াকৈ সৃষ্টি হোৱা বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ বিদ্যালয় মহাবিদ্যালয়সমূহ কাইলৈ পৰ্যন্ত বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিয়া হৈছে। ৰাজ্যিক বিদ্যালয় শিক্ষা সঞ্চালকালয় আৰু উচ্চ শিক্ষা আৰু বিশ্ববিদ্যালয় সঞ্চালকালয়ে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ পূব ইম্ফল আৰু থৌবাল জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। উখৰুল জিলাৰ 202 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাষাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত ঘাইপথটোৰে যাত্ৰীবাহী বাহন আৰু বাণিজ্যিক বাহনৰ চলাচল ব্যাহত হৈছে। ৰাজ্যখনৰ উপত্যকা জিলাসমূহৰ মাজেৰে বৈ যোৱা মূল নদীসমূহৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। থৌবাল, ইম্ফল, ইৰিল আৰু নাম্বুল নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ইম্ফল পূব জিলাৰ লামলাই বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও অঞ্চলত বান পৰিস্থিতি গুৰুতৰ হৈ পৰিছে। বিষ্ণুপুৰ আৰু কাকচিং জিলাৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে।
সেৱা আৰু সুশাসনৰ মন্ত্ৰৰে পৰিচালিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। সেৱা পৰ্ব প্ৰতিবেদন লানিত আজি আমি মোদী চৰকাৰে কিদৰে আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁটৰ মাধ্যমেৰে ভাৰতবৰ্ষক গোলকীয় পৰ্যায়ত অগ্ৰণী দেশৰূপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে সেই বিষয়ে ক'বলৈ ওলাইছো।
জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন সমস্যাৰ সমাধান সূত্ৰৰ পৰা সেউজ ইন্ধনলৈকে ভাৰতে ৰাষ্ট্ৰীয় স্বাৰ্থৰ কথা বিবেচনা কৰি আন্তঃৰাষ্ট্ৰীয় আলোচনাত আগভাগ লৈ আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে দায়বদ্ধতা আৰু সৰ্বাত্মকৰণেৰে এই প্ৰচেষ্টাসমূহত আগভাগ লৈ আহিছে। ISA অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁটৰ মাধ্যমেৰে গ্ৰহণ কৰা জলবায়ু বিষয়ক প্ৰচেষ্টাত এই দৰ্শন প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰী মোদী আৰু তেতিয়াৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ফ্ৰান্সোৱা অলান্দে 2015 চনত পেৰিছত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন বিষয়ক COP21 শীৰ্ষ সন্মিলনত আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁট মুকলি কৰিছিল। বিশ্বৰ 120খন ৰাষ্ট্ৰই স্বাক্ষৰ কৰা এই ISAৰ লক্ষ্য হৈছে 2030 চনৰ ভিতৰত বিশ্বত 1,000 বিলিয়নতকৈ অধিক ডলাৰ সৌৰ শক্তি উৎপাদনত বিনিয়োগ কৰা। নতুন দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁটৰ প্ৰথম লানি সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে এই জোঁট বিশ্বৰ বাবে আশাৰ ৰেঙনিৰূপে পৰিগণিত হোৱা বুলি উল্লেখ কৰিছিল। এটা সূৰ্য, এখন পৃথিৱী আৰু এটা গ্ৰীডৰ লক্ষ্যৰে ভাৰতে আৰম্ভ কৰা এই প্ৰয়াসৰ দ্বাৰা সমগ্ৰ বিশ্বক এটা সৌৰ গ্ৰীডৰ অন্তৰ্ভুক্ত কৰিবলৈ বিচৰা হৈছে।
সেৱা পূৰ্ব উপলক্ষে আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰি থকা অনুষ্ঠানলানিৰ অংশ হিচাপে কাইলৈ বিয়লি 3:02 অৰ্থনৈতিক সংস্কাৰৰ জৰিয়তে প্ৰশাসনীয় প্ৰগতি বিষয়ক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত বিশিষ্ট অৰ্থনীতিবিদ দেৱজিৎ মহন্তৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। কাছাৰ জিলাৰ শিলচৰৰ জয়ন্ত নাৰায়ণ দাসক পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ বোৰ্ডৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। উত্তৰ পূবৰ প্ৰথমজন ব্যক্তি হিচাপে দাস পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ বোৰ্ডৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। শেহতীয়াকৈ তেওঁ ইন্দ্ৰধনুষ গ্ৰেছ গ্ৰিড লিমিটেডৰ মহাপ্ৰবন্ধক হিচাপে কৰ্মৰত আছিল। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত সেৱা সপ্তাহৰ অংশ হিচাপে মহিলাসকলৰ স্বাস্থ্যক প্ৰাধান্য দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ পৰা সুস্থ নাৰী সবল পৰিয়াল শীৰ্ষক বিশেষ অভিযান আৰম্ভ কৰে। ৰাজ্য চৰকাৰে এই অভিযানৰ জৰিয়তে মহিলাৰ স্বাস্থ্যত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ অধীনত গুৰুত্বপূৰ্ণ স্বাস্থ্য সূচকসমূহৰ মূল্যায়ন আৰু আগতীয়াকৈ ৰোগ চিনাক্তকৰণ নিশ্চিত কৰাৰ বাবে সমগ্ৰ ৰাজ্যত অহা পষেকত 14,690 স্বাস্থ্য শিবিৰ মুকলি কৰা হ'ব। কিছু সময় পূৰ্বে বঙাইগাঁৱৰ পৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সুস্থ নাৰী সবল পৰিয়াল কাৰ্যসূচীৰ অধীনত আজি ৰক্তদান শিবিৰ মুকলি কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন, মহিলা আৰু শিশু কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ চাহু, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ সঞ্চালক ডাঃ লক্ষ্মণন এছ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্পিনাৰ বৰুণ চক্ৰৱৰ্তী ICC T20 আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত বিশ্বৰ 1 নম্বৰ বলাৰ হিচাপে পৰিগণিত হৈছে। চক্ৰৱৰ্তীয়ে নিউজিলেণ্ডৰ বেগী বলাৰ জেকব ডাফিক চেৰ পেলাই T20 বলাৰৰ ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছে। 34 বছৰীয়া চক্ৰৱৰ্তী, জছপ্ৰীত বুমৰাহ আৰু ৰবি বিষ্ণৰ পাছত এই কৃতিত্ব অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে। ভাৰতৰ অক্ষৰ পেটেল আৰু কুলদীপ যাদৱো ৰেংকিঙত ওপৰলৈ উঠিছে। পেটেল সম্প্ৰতি 12 নম্বৰ আৰু কুলদীপ যাদৱ 16 নম্বৰ স্থানত আছে। এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ডুবাইত হ'বলগীয়া খেলত পাকিস্তান সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 8 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দেশৰ অন্যান্য ঠাইৰ লগতে অসমতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 75 সংখ্যক জন্মদিন উদযাপন, জিলাই জিলাই সেৱা সপ্তাহ কাৰ্যসূচীৰ শুভাৰম্ভ, অসমৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে 5ম বিত্ত আয়োগৰ 214 কোটি টকাৰ অনুদান, BTC নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিৰ বাবে মাজত মাথো 2টা দিন বাকী থকা অৱস্থাত দলসমূহৰ প্ৰচাৰ অভিযান তুংগত, সমগ্ৰ ৰাজ্যতে আজি উলহ মালহেৰে বিশ্বকৰ্মা পূজা পালন, আকাশবাণী গুৱাহাটীতো শ্ৰদ্ধা ভক্তিৰে বিশ্বকৰ্মা পূজা, আৰু ICC T20 ৰেংকিঙত ভাৰতৰ স্পিনাৰ বৰুণ চক্ৰৱৰ্তী শীৰ্ষস্থানলৈ উন্নীত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।